আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তামিলনাডু বিধায়িনী দলৰ নেতা নিৰ্বাচনক লৈ এ আই ডি এম কেৰ বিধায়কসকল দুটা ভোটত বিভক্ত লাভ কৰি ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। দেশত খাদ্য শস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3-0 পৰাস্ত কৰে। জ্যেষ্ঠ বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তেওঁৰ লগতে বিজেপিৰ দুগৰাকী আৰু অসম গণ পৰিষদ তথা বি পি এফৰ এগৰাকীকৈ বিধায়ক ক্ৰমে ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কালি প্ৰকাশ কৰে। জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে এন ডি এ প্ৰক্ষেপ কৰিব বুলিও একেটা বাৰ্তাত তেওঁ উল্লেখ কৰে। ইপিনে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত শপত গ্ৰহণ অনুষ্ঠান উপলক্ষে চলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। কাৰ্যবাহী তথা প্ৰক্ষেপিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শপতগ্ৰহণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পাছত তেওঁ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব বুলি জনায়। ডঃ শৰ্মাই লগতে 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এই অনুষ্ঠানত উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই শপত গ্ৰহণৰ লগে লগে অসমত এন ডি এ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে প্ৰথমগৰাকী অকংগ্ৰেজী নেতা হিচাপে ৰাজ্যৰ ইতিহাসত নাম লিপিবদ্ধ কৰিব। 126জনীয়া অসম বিধানসভাত বিজেপিয়ে 82খন আসন লাভ কৰাৰ লগতে এই মিত্ৰ দল, অসম গণ পৰিষদ আৰু বি পি এফে 10খনকৈ আসনেৰে মুঠ 102খন আসন লাভেৰে বিপুল বিজয় সাব্যস্ত কৰিছে। আজিৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তামিলনাডুত এ আই ডি এম কেৰ 30গৰাকী বিধায়কে পি ভেলুমণিক বিধায়িনী দলৰ নেতা হিচাপে আৰু চি বিজয় ভাস্কৰক হুইপ হিচাপে ঘোষণা কৰাৰ পাছত ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। বিধায়ককেইগৰাকীয়ে অস্থায়ী অধ্যক্ষ কৰুপেয়াক সাক্ষাৎ কৰি তেওঁলোকৰ হস্তাক্ষৰ সম্বলিত পত্ৰ দাখিল কৰে। ইপিনে 17জন বিধায়কৰ আন এটা দলে ই পালানিস্বামীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰে। এনে পৰিস্থিতিত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী চি জোচেফ বিজয় নেতৃত্বাধীন চৰকাৰে কাইলৈৰ ভিতৰত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰৰ পৰা 6দিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে শুকুৰবাৰে ইউ এইত উপস্থিত হৈ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা আৰু পাৰস্পৰিক গুৰুত্বসম্পন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সম্পৰ্কে মত বিনিময় কৰিব। সৰ্বাত্মক কৌশলগত সহযোগিতা, শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসাধাৰণৰ সৈতে সংযোগৰ দৰে বিষয়বস্তুৰে অধিক আগুৱাই নিয়াৰ উপায় সম্পৰ্কেও তেওঁলোকে আলোচনা কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নেডাৰলেণ্ডছলৈ যাব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গুটেনবাৰ্গ ভ্ৰমণ কৰিব। নৰৱে ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে তৃতীয় ভাৰত নৰ্দিক সন্মিলনত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ইটালীলৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণে বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ লগতে আন সকলো খণ্ডতে ইউৰোপৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব অধিক গভীৰ কৰি তুলিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দেশত খাদ্য শস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান ভাৰতত খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দৃঢ়তাৰে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাৰ সৈতে যুটীয়াভাৱে ছেহত অৰ্থাৎ ছায়েন্স এক্সিলেন্স ফৰ হেল্থ থ্ৰু এগ্ৰিকালচাৰ ট্ৰান্সফৰমেশ্যন অভিযানৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আই চি এম আৰৰ এই যুটীয়া পদক্ষেপৰ শলাগ লৈ মন্ত্ৰী চৌহানে কয় যে এই অভিযানে জনসাধাৰণৰ স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলাত বিশেষ সহায় কৰিব। দেশত উৎপাদিত খাদ্য সামগ্ৰীসমূহ জনতাৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতিপূৰ্ণ হোৱাটো নিশ্চিত কৰাই ছেহত অভিযানৰ মূল লক্ষ্য। চৰকাৰে স্বাস্থ্যখণ্ডত সৰ্বাংগীন আৰু প্ৰতিৰোধমূলক দৃষ্টিভংগী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰোগ প্ৰতিৰোধ তথা ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে বিজ্ঞান নীতি আৰু ৰূপায়ণৰ মাজত সু সমন্বয়ৰ প্ৰয়োজনীয়তাৰ দিশটোত আলোকপাত কৰে। উল্লেখযোগ্য যে ছেহত অভিযানৰ জৰিয়তে কৃষি পুষ্টি আৰু স্বাস্থ্যখণ্ডক একত্ৰিত কৰি এখন সুস্থ ভাৰত গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানে বিশেষকৈ পাঁচটা অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ষেত্ৰত বৈজ্ঞানিক উদ্ভাৱনৰ জৰিয়তে পুষ্টিৰ মানদণ্ড উন্নত কৰাৰ লগতে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ দিশত কাম কৰিব। পশ্চিম এছিয়াৰ সাম্প্ৰতিক উত্তেজনাৰ মাজতো দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় চৰকাৰে দেশবাসীক আশ্বস্ত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে উল্লেখ কৰি কয় যে ঘৰুৱা ব্যৱহাৰৰ বাবে এল পি জি চিলিণ্ডাৰৰ যোগান নিৰৱিচ্ছিন্নভাৱে অব্যাহত আছে আৰু যোৱা তিনিটা দিনত 1,26,00,000তকৈও অধিক চিলিণ্ডাৰ গ্ৰাহকক যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক দোহাৰি তেওঁ জনসাধাৰণক ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰৰ জৰিয়তে ইন্ধন ৰাহি কৰিবলৈ অনুৰোধ জনায়। আনহাতে কৃষকসকলক আশ্বস্ত কৰি ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অপৰ্ণা শৰ্মাই জনায় যে 2026 বৰ্ষৰ খাৰিফ বতৰৰ বাবে দেশত 51%তকৈ অধিক সাৰ মজুত ৰখা হৈছে। দেশত সাৰৰ যাতে নাটনি নহয় তাৰ বাবে অতিৰিক্ত 97,00,000 মেট্ৰিক টন সাৰৰ যোগান ধৰা হৈছে। ইপিনে পশ্চিম এছিয়াত কৰ্মৰত ভাৰতীয় নাবিক আৰু নাগৰিকসকলৰ সুৰক্ষা সন্দৰ্ভতো চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰি বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ে জনাইছে যে বৰ্তমানলৈ 3,000ৰো অধিক নাবিকক দেশলৈ নিৰাপদে উভতাই অনা হৈছে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদ মাধ্যমক জনোৱা অনুসৰি ভাৰতীয় জাহাজসমূহৰ সুৰক্ষিত যাতায়াতৰ বাবে ভাৰতে ইৰাণ চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভিডিঅ' কনফাৰেন্সিংযোগে দহৰীঘাট অনৰিহাৰ যাত্ৰীবাহী ৰেল সেৱাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই নতুন ৰেল সেৱাই উত্তৰ প্ৰদেশৰ মৌ আৰু গাজিপুৰ জিলাৰ যাত্ৰীসকলক সুলভ সুৰক্ষিত আৰু আৰামদায়ক যাতায়াতৰ সুবিধা প্ৰদান কৰিব। এই ৰেল সেৱা অতি শীঘ্ৰে বাৰাণসীলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালা ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। 211 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 19 অভাৰত 7টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। অধিনায়ক অক্ষৰ পেটেলে সৰ্বাধিক 56 ৰাণৰ বৰঙণি আগবঢ়ায়। ডেভিড মিলাৰে 28টা বলত 51 ৰাণ কৰে। পঞ্জাব কিংছৰ হৈ অৰ্জিত সিং আৰু যশ ঠাকুৰে 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াছ আয়াৰে দলৰ হৈ সৰ্বাধিক 59 আৰু প্ৰিয়াংশ আৰিয়াই 56 ৰাণ কৰে। মাধৱ তিৱাৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তামিলনাডুত বিধায়িনী দলৰ নেতা নিৰ্বাচনক লৈ এ আই ডি এম কেৰ বিধায়কসকল 2টা গোটত বিভক্ত হোৱা লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। দেশত খাদ্যশস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাৱ কিংছক 3 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।